দ্বিতীয় ৰাজাৱলী পোন্ধৰ অধ্যায়। অজৰিয়াই যিহুদাত ৰাজত্ব কৰা। ইজৰাইলৰ ৰজা জাৰবিয়ামৰ ৰাজত্বকালৰ 27 বছৰত যিহুদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ'ল। তেওঁ 16 বছৰ বয়সৰ ৰজা হৈ জেৰুচালেমত 52 বছৰ ধৰি ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল জিখলীয়া। তেওঁ জেৰুচালেমৰ বাসিন্দা আছিল। পিতৃ অমচিয়াৰ নিৰ্দেশনেৰে তেওঁ যিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল, কিন্তু তেওঁ ওখ ঠাই মদবোৰ হলে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মদবোৰত বলি উৎসৰ্গ কৰি ধূপ জ্বলাইছিল। পাছত যিহুৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পৰ্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ জোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে। উজিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বৰ্ণনা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। পাছত উজিয়া তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু দাউদৰ নগৰত তেওঁ পূৰ্বপুৰুষেৰে সৈতে তেওঁক মৈদাম দিয়া হ'ল। তেওঁৰ পুত্ৰ জোথম তেওঁৰ পদত ৰজা হ'ল। ইজৰাইলৰ ৰজা জখৰিয়া। যিহুদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ 38 বছৰত জাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰীয়াত ইজৰাইলৰ ৰজা হৈ 6 মাহ ৰাজত্ব কৰিলে। তেওঁ পূৰ্বপুৰুষসকলৰ দৰেই যিহুৱাৰ দৃষ্টিত যি বেয়া কাৰ্য তাকে কৰিলে। নবাতৰ পুতেক জাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইজৰাইলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ'ল। পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেছৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ'ল। জখৰিয়াৰ অন্যান্য বৃত্তান্ত ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। যিহুৱাই জেহুৰ আগত যি কৈছিল, তোমাৰ বংশৰ 4 পুৰুষলৈকে ইজৰাইলৰ হিংসাখনত বহিব, সেয়া পূৰ্ণ হ'ল। ইজৰাইলৰ ৰজা চলুম। যিহুদাৰ ৰজা উজিয়াৰ ৰাজত্বৰ 39 বছৰত যাবেছৰ পুত্ৰ চলুম ৰজা হ'ল আৰু তেওঁ চমৰীয়াত 1 মাহ ৰাজত্ব কৰিলে। পাছত গাদীৰ পুত্ৰ মনহেমে তিছাৰ পৰা চমৰীয়ালৈ গৈ যাবেছৰ পুত্ৰ চলুমক আক্ৰমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁ পদত নিজেই ৰজা হ'ল। চলমুৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ ষড়যন্ত্ৰ কথা ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। ইজৰাইলৰ ৰজা মনহেম। পাছত মনহেমে টিপহচ নগৰ আৰু তাত থকা সকলো অধিবাসীৰ লগতে তিছাৰ চাৰিওকাষৰ সীমাবোৰ আক্ৰমণ কৰিলে, কাৰণ তেওঁলোকে তেওঁলৈ নগৰৰ দুৱাৰ খুলি দিয়া নাছিল। সেইবাবে তেওঁ টিপহচ আক্ৰমণ কৰিছিল আৰু নগৰৰ সকলো গৰ্ভৱতী মহিলাৰ পেট ফালি দিছিল। যিহুদাৰ ৰজা অজৰিয়াৰ ৰাজত্ব 39 বছৰত গাদীৰ পুত্ৰ মনহেম ইজৰাইলৰ ৰজা হ'ল। তেওঁ চমৰীয়াত 10 বছৰ ৰাজত্ব কৰিছিল। যিহুৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল। নবাতৰ পুত্ৰ জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁ জীৱনকালত সেই সকলো পাপ কাৰ্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল। তাৰ পাছত অসুৰৰ ৰজা পুল ইজৰাইলৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইজৰাইলৰ ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক 1,000 কিকৰ ৰূপ দি নিজৰ পক্ষ কৰি ল'লে। মনহেমে এই ধন ইজৰাইলত থকা প্ৰত্যেক ধনী প্ৰতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অসুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে 50 চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অসুৰৰ ৰজাই ইজৰাইল দেশ এৰি গুচি গ'ল। মনহেমৰ অন্যান্য বৃত্তান্ত। তেওঁৰ সকলো কাৰ্যৰ কথা ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছত মনহেম তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁ পুত্ৰ পকহিয়া তেওঁৰ পদত ৰজা হ'ল। ইজৰাইলৰ ৰজা পকহিয়া যিহুদাৰ ৰজা অজিয়াৰ ৰাজত্বৰ 50 বছৰ মনহেমৰ পুত্ৰ পকহিয়াই সমৰিয়াত ইজৰাইলৰ ৰজা হৈ 2 বছৰ ৰাজত্ব কৰিলে। জিহুৱাৰ দৃষ্টিত যি বেয়া পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্ৰ জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যি সকলো পাপ কাৰ্য কৰাইছিল সেই সকলো পাপ কাৰ্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল। পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁ এজন সেনাপতিয়ে তেওঁ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে। পেকহে গিলিয়দৰ 50 জন লোকক লগত লৈ সমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অগুব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজেই ৰজা হ'ল। পকহিয়াৰ অন্যান্য বৃত্তান্ত। তেওঁ সকলো কাৰ্যৰ কথা ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। ইজৰাইলৰ ৰজা পেকহ যিহুদাৰ ৰজা অজিয়াৰ ৰাজত্বৰ 52 বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ সমৰিয়াৰ ইজৰাইলৰ ৰজা হ'ল। তেওঁ 20 বছৰ ৰাজত্ব কৰিছিল। যিহুৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল। নবাদৰ পুত্ৰ জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যি সকলো পাপ কাৰ্য কৰাইছিল পেকহ সেই সকলো পাপ কাৰ্যৰ পৰা আঁতৰ হোৱা নাছিল। ইজৰাইলৰ ৰজা পেকহৰ সময়ত অসুৰৰ ৰজা টিগলট পিলেছৰে আহি ইউন আবেল বৈতমাখা জানুহ কেডছ হাছুৰ গিলিয়ত আৰু গালিল আৰু নপ্তালিৰ সকলো এলেকা অধিকাৰ কৰি ল'লে আৰু লোকসকলক বন্দী কৰি অসুৰলৈ লৈ গ'ল। পাছত উজিয়াৰ পুত্ৰ জোথমৰ ৰাজত্বৰ 20 বছৰত এলাৰ পুত্ৰ হুছেয়াই ৰমলিয়াৰ পুত্ৰ পেকহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে আৰু তেওঁক বধ কৰি তেওঁৰ পদত নিজে ৰজা হ'ল। পেকহৰ অন্যান্য বৃত্তান্ত। তেওঁৰ সকলো কাৰ্যৰ কথা ইজৰাইলৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত লিখা আছে। যিহুদাৰ ৰজা জোথম ৰমলিয়াৰ পুত্ৰ ইজৰাইলৰ ৰজা পেকহৰ ৰাজত্বৰ 2 বছৰত যিহুদাৰ ৰজা উজিয়াৰ পুত্ৰ জোথমে ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ 25 বছৰ বয়সত ৰজা হৈছিল আৰু 16 বছৰ জিৰচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জিৰুচা। তেওঁ চাদুকৰ জীয়েক আছিল। তেওঁ পিতৃ উজিয়াৰ নিৰ্দেশনত চলি জিহুৱাৰ দৃষ্টিত যি ন্যায় জোথমে তাক কৰিছিল কিন্তু ওখ ঠাই মদবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মদবোৰত বলি উৎসৰ্গ কৰি ধূপ জ্বলাইছিল। জোথমে জিহুৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্মাণ কৰিলে। জোথমৰ অন্যান্য বৃত্তান্ত। তেওঁৰ সকলো কাৰ্যৰ কথা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। সেই কালত জিহুৱাই যিহুদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচিন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে। পাছত জোথম তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল। তেওঁক ডাউদৰ নগৰত তেওঁ পূৰ্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ'ল আৰু তেওঁ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ'ল।